সম্প্ৰতি সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কোকৰাঝাৰত অনুষ্ঠিত অধিৱেশনে অখণ্ডিত অসমৰ বাৰ্তা দিছে আৰু এই অধিৱেশনে সমাগত 50 বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগ উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অন্যতম সফলতা। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ জৰিয়তে অসমীয়া ভাষাক লৈ চলা দীৰ্ঘদিনীয়া যুঁজৰ অৱসান ঘটিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানসিক দূৰত্ব ক্ৰমাৎ হ্ৰাস পাইছে। এডভান্টেজ আছামৰ জৰিয়তে অৰ্থনৈতিকভাৱে অসম উপকৃত হোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বাৰাউনীৰ পৰা নুমলীগড় শোধনাগাৰলৈ 9 মিলিয়ন খাৰুৱা তেল অহাটো এডভান্টেজ আছামৰে ফচল। অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ইতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ মন্তব্য কৰে। বাল্য বিবাহ প্ৰতিৰোধৰ সুফল পৰৱৰ্তী 10 বছৰত অসমে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় 1600 চিকিৎসকৰ পদ খালী হ'ব। এই পদসমূহ পূৰণ কৰিলে জনসাধাৰণে চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰতিখন জিলা চিকিৎসালয়ত 272 বিধ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত 125 বিধ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত 33 বিধ ঔষধ মজুত ৰখাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় প্ৰতিখন চিকিৎসালয়তে উল্লেখ কৰা পৰিমাণৰ ঔষধ মজুত ৰখাৰ চেষ্টা কৰা হৈছে। ৰাজ্য চৰকাৰে 2025-26 বৰ্ষত 250খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বৰ্ষতে উচ্চ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰায় 2000 কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। শিক্ষকবিহীন বিদ্যালয় আৰু এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত ডাঃ পেগুৱে কয় যে ৰাজ্যত বৰ্তমান 3খন শিক্ষকবিহীন বিদ্যালয় আৰু 2295খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আৰু জুমৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে 25 ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া জুমৰ বিনন্দিনী অনুষ্ঠানত জুমৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ 2খন জনগোষ্ঠীয় প্ৰদৰ্শনীত উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ড০ শৰ্মাই কয় যে কাইলৈৰ পৰা 3 দিনৰ বাবে সৰুসজাই জুমুৰৰ আখৰা অনুষ্ঠিত হ'ব। আখৰাৰ বাবে ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা শিল্পীৰ দল গুৱাহাটীত উপস্থিত হৈছে। 23 ফেব্ৰুৱাৰীৰ সন্ধিয়া জুমুৰৰ অন্তিম আখৰা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত 51খন দেশৰ ৰাষ্ট্ৰদূত কাজিৰঙালৈ আহিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অষ্ট্ৰেলিয়া পৰ্যটকসকল অহাৰ ক্ষেত্ৰত যি বাধা আছিল সেয়া আঁতৰিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অষ্ট্ৰেলিয়া পৰ্যটকসকলক তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰৰ বাহিৰে ৰাজ্যখনৰ যিকোনো স্থানলৈ যোৱাৰ বাবে অনুমতি দিয়া হৈছে। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অসমৰ 2গৰাকী উদ্যোগপতি অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই ভাষণ দিয়াৰ সুযোগ লাভ কৰিছে। জুমৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰী ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ 825গৰাকী নৃত্যশিল্পীয়ে ঝুমুৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।